Как бани? বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, অপাৰেচন সিন্ধুৰে কোনো পৰিস্থিতিতে যে ভাৰতে সন্ত্ৰাসবাদী কাৰ্যকলাপ সহ্য নকৰে বিশ্বক তাৰ বাৰ্তা দিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সোমনাথ মন্দিৰক দেশৰ আত্মসন্মান, দৃঢ়তা আৰু অদম্য ভাৱনাৰ প্ৰতীক বুলি অভিহিত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে কাইলৈ ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে ইৰাণৰ বন্দৰৰ পৰা বাণিজ্যিক জাহাজৰ চলাচল বন্ধ কৰাৰ উদ্দেশ্যে 42খন জাহাজ আগুচি ধৰা বুলি ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অপাৰেচন সিন্ধুৰে কোনো পৰিস্থিতিতে যে ভাৰতে সন্ত্ৰাসবাদী কাৰ্যকলাপ সহ্য নকৰে বিশ্বক তাৰ বাৰ্তা দিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি আয়োজিত ৰাষ্ট্ৰীয় সুৰক্ষা সন্মিলনৰ দ্বিতীয় সংস্কৰণত ভাষণ দি শ্ৰীসিঙে কয় যে দেশে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পাছত অকল কূটনৈতিক বিবৃতি জাৰি কৰাৰ পুৰণি মানসিকতা পৰিহাৰ কৰিছে। তেওঁ লগতে কয় যে চৰকাৰে সন্ত্ৰাসবাদী আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ মাজত ভেদাভেদ নকৰাৰ নীতি গ্ৰহণ কৰিছে। পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু ভাৰতবৰ্ষক তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ বুলি মন্ত্ৰীগৰাকীয়ে অভিহিত কৰে।
Our military industrial complex has proven time to time that it is prepared not only for peacetime needs but also for rapid wartime supplies. Although we were threatened with a nuclear attack during that time, we did not fall for that bluff. We dismissed those threats, paid no heed and did what was necessary and what was necessary in the national interest.
Jo rashtra hit mein zaruri tha.
শ্ৰীসিঙে লগতে নতুন বিশ্ব শৃংখলাৰ আৱশ্যকতা আৰু ইয়াৰ বিভিন্ন দিশৰ পৰা অনুকূল শাসন ব্যৱস্থা আঁকোৱালি লোৱাৰ পোষকতা কৰে। পৰিৱৰ্তিত বিশ্ব শৃংখলাত অধিক সতৰ্কতাৰে অগ্ৰসৰ হোৱা আৱশ্যক বুলি শ্ৰীসিঙে মন্তব্য কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত হোৱা দ্ৰুত পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশে প্ৰতিগৰাকী ব্যক্তিৰ সন্মান আৰু প্ৰতিগৰাকী ব্যক্তিয়ে সন্মান আৰু মৰ্যাদা লাভ কৰা আৰু বিবাদৰ পৰা মতানৈক্য সৃষ্টি নোহোৱা আৰু বিবাদে বিনাশৰ কাৰণত পৰিণত নোহোৱা এটা ব্যৱস্থা আঁকোৱালি লোৱাৰ আৱশ্যকতা আছে। দেশত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তি দেশৰ বাহিনীসমূহৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। তেওঁ কয় যে নতুন বিশ্ব শৃংখলাত কৃত্ৰিম বুদ্ধিমত্তা দেশৰ কৌশলগত প্ৰস্তুতিৰ অভিন্ন অংগ হৈ পৰিছে।
AI ka arth hamare liye hai.
For us, AI means augmented infantry. AI has become an integral part of our forces. It is also enhancing the capabilities of our forces on the ground and we are rapidly moving toward making our army a technology driven and integrated fighting machine for today's warfare.
Banane ki aur tezi se aage badh rahe hain.
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে 2025-26 বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানিয়ে অভিলেখ পৰিমাণৰ 38,424 কোটি টকা স্পৰ্শ কৰা বুলি মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিৰক্ষা আহিলাপাতিৰ ৰপ্তানিৰ পৰিমাণ 2025-26 বিত্তীয় বৰ্ষত পূৰ্বৰ বছৰৰ তুলনাত 62% অধিক বৃদ্ধি পাইছে। শ্ৰীসিঙে কয় যে চৰকাৰে সমগ্ৰ দেশত কম্পিউটাৰৰ ব্যৱহাৰ সুচল কৰি তোলাৰ বাবে কাম কৰি আহিছে যাতে সৰু সৰু চহৰৰ যুৱক যুৱতীসকলেও কৃত্ৰিম বুদ্ধিমত্তা ক্ষেত্ৰলৈ অৱদান আগবঢ়াব পাৰে। তেওঁ কয় যে GPU-ৰ সামৰ্থ্য বৃদ্ধি, ভৱিষ্যমুখী দক্ষতা কাৰ্যসূচী আৰু ডাটা আৰু কৃত্ৰিম বুদ্ধিমত্তা পৰীক্ষাগাৰ স্থাপনৰ দৰে উদ্যমসমূহে প্ৰযুক্তি বিপ্লৱৰ ক্ষেত্ৰত নিজকে অগ্ৰণীৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰে। কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সোমনাথ মন্দিৰক দেশৰ আত্মসন্মান, দৃঢ়তা আৰু অদম্য ভাৱনাৰ প্ৰতীক বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সোমনাথ স্বাভিমান পৰ্ব যাত্ৰা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীশেখাৱতে কয় যে এই পদক্ষেপে জনসাধাৰণক অতীত আৰু পূৰ্বপুৰুষসকলৰ পৰাজয়ৰ পাছতো পুনৰ উত্থানৰ ভাৱনাৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব।
ভাৰতবাসী ভাৰত কে ইস অদম্য জিজ্ঞাসা কি চেতনা কা স্মৰণ কৰোতে হুৱে সংকল্পবদ্ধ হওঁ কি ভৱিষ্য মে ভাৰত কে কিছু ভি সভ্যতা কে বিকাশ কো কহীঁ কোই চোট ন পহঁচা পায়। ভাৰতীয় মে আপনে অতীত কে প্ৰতি আপনে পূৰ্বজো কে প্ৰতি উনকি বাৰ বাৰ উঠ ভি গিৰাই জানে কে বাদ ভি উঠ খড়ে হোনে কি জো জিজ্ঞাসা থি উসসে এক প্ৰেৰণা লে সকে।
সোমনাথ স্বাভিমান পৰ্বযাত্ৰাৰ অধীনত প্ৰায় 1,300 গৰাকী ভক্ত বিশেষ ৰেলগাড়ীৰে গুজৰাটত সোমনাথ মন্দিৰ অভিমুখে ৰাওনা হৈছে। শেখাৱত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু দিল্লীৰ সাংস্কৃতিক মন্ত্ৰী কপিল মিশ্ৰই আজি দিল্লীৰ ছফদৰজং ষ্টেচনৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। সোমনাথ মন্দিৰৰ প্ৰতি অভূতপূৰ্ব আস্থা আৰু ভক্তিৰ 1000 বৰ্ষ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই যাত্ৰাৰ আয়োজন কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি জম্মু টৱি ৰেলৱে ষ্টেচনৰ পৰা শ্ৰীনগৰ কাটৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰেল সেৱাৰ শুভাৰম্ভ কৰে। সম্প্ৰতি শ্ৰীনগৰ আৰু মাতা বৈষ্ণদেৱী কাটৰাৰ মাজত চলি থকা ৰেলখনৰ সেৱা জম্মু টৱিলৈকে সম্প্ৰসাৰণ কৰা হৈছে। ৰেলখনৰ ডবাৰ সংখ্যা বৰ্তমান 8ৰ পৰা 20লৈ বৃদ্ধি কৰাৰ ফলত যাত্ৰীসকলৰ সুবিধা হোৱাৰ লগতে যাত্ৰাও সুচল হ'ব। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা উপস্থিত থাকে। অনুষ্ঠানত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিগত 12 বছৰত ৰেলখণ্ডত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা দেখা গৈছে। 370 নম্বৰ অনুচ্ছেদ বাতিলৰ পাছৰে পৰা ৰাজ্যখনত নিৰন্তৰ উন্নয়ন সাধন হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে যাত্ৰীৰ বৰ্ধিত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীনগৰ জম্মু বন্দে ভাৰত এক্সপ্ৰেছত ডবাৰ সংখ্যা 8ৰ পৰা 20লৈ বৃদ্ধি কৰা হৈছে। বিগত বৰ্ষৰ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাটৰাৰ পৰা কাশ্মীৰলৈ বন্দে ভাৰত ৰেলসেৱাৰ শুভাৰম্ভ কৰিছিল বুলি উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয় যে তেতিয়াৰে পৰা 550,000ৰো অধিক যাত্ৰীয়ে এই ৰেলসেৱাৰ সুবিধা লাভ কৰিছে। আকাশবাণী সংবাদদাতাই জনোৱা মতে এই ৰেলসেৱাই বিশেষকৈ বৈষ্ণদেৱী আৰু অমৰনাথ যাত্ৰালৈ যোৱা তীৰ্থযাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গাইডো ক্ৰছেটোক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনাত মিলিত হ'ব। তেওঁলোকে লগতে সাম্প্ৰতিক নিৰাপত্তাজনিত দিশত আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মঠ আৰু উদ্যমী নাগৰিকসকল দেশৰ মহান শক্তি বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমযোগে সংস্কৃতৰ হিতোপদেশ শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয় যে এই নাগৰিকসকলৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে উন্নয়নৰ নতুন পথ মুকলি হৈছে। তেওঁ লগতে কয় যে নাগৰিকসকলৰ প্ৰচেষ্টাৰ বলত দেশ সমৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিৰ নতুন শিখৰত উপনীত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল আৰু ছিকিমৰ বিভিন্ন অঞ্চলত কাইলৈ ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ইপিনে পশ্চিম হিমালয় অঞ্চল, উত্তৰ পূব বিহাৰ আৰু উত্তৰ পূব ভাৰতৰ বাহিৰে দেশৰ বেছিভাগ ঠাইতে বিগত কিছুদিন ধৰি সৰ্বোচ্চ তাপমাত্ৰা 40ৰ পৰা 46 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আছে। উত্তৰ প্ৰদেশৰ বান্দাত সৰ্বোচ্চ তাপমাত্ৰা 45.6 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। বিভাগটোৱে প্ৰকাশ কৰা মতে আজি আৰু 2-5 মিনিটৰ ভিতৰত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু ধুমুহা অহাৰ সম্ভাৱনা আছে। সামুদ্ৰিক বাণিজ্য প্ৰতিৰোধৰ লক্ষ্যৰে ইৰাণৰ বন্দৰত বাণিজ্যিক জাহাজৰ প্ৰৱেশ আৰু প্ৰস্থানত বাধা প্ৰদানৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে 42খন জাহাজ আগচি ধৰা বুলি ঘোষণা কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডাৰ ব্ৰেড কুপাৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে আমেৰিকাৰ সেনাই 41খন টেংকাৰ আগুচি ধৰিছে। এই টেংকাৰসমূহত 600 কোটি মাৰ্কিন ডলাৰ মূল্যৰ প্ৰায় 6,90,00,000 বেৰেল তেল কঢ়িয়াই অনা হৈছে। ইৰাণে যাতে তেল ৰপ্তানিৰ জৰিয়তে লাভান্বিত হ'ব নোৱাৰে সেই উদ্দেশ্যে আমেৰিকাই এই অভিযান চলায়। ইপিনে ইৰাণে এই অৱৰোধৰ তীব্ৰ গৰিহণা দি এই কাৰ্যক সামুদ্ৰিক ডকাইতি বুলি উল্লেখ কৰিছে। দেশখনৰ মুখ্য সামৰিক কমাণ্ড খতম অল আনবিয়াৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা মতে জাহাজসমূহত কৰ্মচাৰীসকলৰ পৰিয়ালৰ সদস্য থকাৰ বাবে ইৰাণৰ সশস্ত্ৰ বাহিনীয়ে এই সময়ত আক্ৰমণ কৰাৰ পৰা বিৰত থাকে। অৱশ্যে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে এনেধৰণৰ অৱৰোধ অব্যাহত ৰাখিলে অতি শীঘ্ৰে দেশখনে ইয়াৰ উচিত সামৰিক প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অপাৰেচন সিন্ধুৰে কোনো পৰিস্থিতিতে যে ভাৰতে সন্ত্ৰাসবাদী কাৰ্যকলাপ সহ্য নকৰে বিশ্বক তাৰ বাৰ্তা দিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সোমনাথ মন্দিৰক দেশৰ আত্মসন্মান, দৃঢ়তা আৰু অদম্য ভাৱনাৰ প্ৰতীক বুলি অভিহিত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে কাইলৈ ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।